এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰি কৈছোঁ সমুজ্জ্বল ভৰদ্ৰাজে। কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনি ৰূপায়ণৰ বাবে অসমলৈ 5,470,51,00,000 টকা আবণ্টনত অনুমোদন দিছে। চৰকাৰে যোৱা জুনত দেশৰ 18খন ৰাজ্যলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিৰ অধীনত মুঠ 47,474,58,00,000 টকাৰ আবণ্টন দিছে। এই আঁচনিখনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে পুঁজি আবণ্টন দিয়া 18খন ৰাজ্যৰ তালিকাত উত্তৰ পূৰ্বাঞ্চলৰ অসম আৰু মণিপুৰৰ নামো আছে। মণিপুৰে এই আঁচনিৰ অধীনত 46,18,00,000 টকাৰ আবণ্টন লাভ কৰিছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিৰ অধীনত অসমৰ গ্ৰামাঞ্চলত মুঠ 29,87,868টা আৱাস নিৰ্মাণ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে। ইয়াৰ ভিতৰত চলিত বৰ্ষৰ জুলাইলৈ অনুমোদন দিয়া 28,71,051টা আৱাসৰ 20,69,648টা আৱাসৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। উৰিয়ামঘাটৰ উচ্ছেদৰ সম্পৰ্কত কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱচৌধুৰীৰ খণ্ড বিচাৰপীঠে দিয়া ৰায় অনুসৰি ৰাজ্যৰ সংৰক্ষিত বনাঞ্চল আৰু বনভূমিসমূহত অবৈধ দখল ৰোধৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গঢ়ি তুলিব লাগিব। এই ক্ষেত্ৰত বনাঞ্চলত সুৰুঙা থকা স্থানসমূহত কাটাতাঁৰৰ বেৰা দিয়া, বনাঞ্চলৰ প্ৰৱেশ পথত তালাচী চলোৱা আৰু কাৰ্যক্ষম তালাচী চকী স্থাপন কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশনাটোত উল্লেখ কৰে। ন্যায়ালয়ে আৰু কয় যে বনাঞ্চলসমূহ দখলমুক্ত কৰি ৰখাটো অতিকৈ প্ৰয়োজন আৰু যদি কোনো বন বিষয়া এই ক্ষেত্ৰত জড়িত হয় তেন্তে চৰকাৰে সেই বিষয়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। দখলকাৰীক উচ্ছেদৰ জাননীৰ ক্ষেত্ৰত ন্যায়ালয়ে কয় যে প্ৰথমে দখলকাৰীলৈ 15 দিনৰ সময় দি উচ্ছেদৰ জাননী জাৰি কৰিব লাগিব আৰু ইয়াৰ পিছত স্থান খালী কৰাৰ বাবে পুনৰ 15 দিনৰ সময় দিব লাগিব। বিশ্বনাথত চলি থকা উচ্ছেদ অভিযানৰ কালি দ্বিতীয় দিনা মুঠ 175 বিঘা ভূমি দখলমুক্ত কৰা হয়। কালি পুৱা অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলি সেই স্থানত সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰে। ইয়াৰ পাছতে 10খন এক্সকেভেটৰৰ জৰিয়তে প্ৰশাসনে উচ্ছেদ আৰম্ভ কৰে। দ্বিতীয় দিনা বিশ্বনাথৰ ননকে জাপৰিগুৰিৰ 175 বিঘা ভূমি দখলমুক্ত কৰা হৈছে বুলি প্ৰশাসনে প্ৰকাশ কৰিছে। ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগ, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ তথা পঞ্চায়তৰ প্ৰতিনিধিসকলৰ যৌথ প্ৰচেষ্টাত ডায়েৰিয়া নিৰ্মূলৰ বাবে ডিব্ৰুগড় জিলা টেঙাখাত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পুৰণা ডিডিয়াল চাহবাগিচাৰ সমীপৰ গজালবস্তি, ঝৌপৰপট্টি আদিত কালি সজাগতা সভা অনুষ্ঠিত হয়। এই সভাৰ জৰিয়তে জনসাধাৰণক ডায়েৰিয়াৰ পৰা ৰক্ষা পাবলৈ গ্ৰহণ কৰিবলগীয়া বিভিন্ন উপায় সন্দৰ্ভত পৰামৰ্শ আগবঢ়োৱা হয়। ইপিনে চাবুৱাৰ দিনজয় চাহবাগিচাৰ পকা লাইনত ডায়েৰিয়া সদৃশ ৰোগত কেইবাজনো লোকৰ মৃত্যু হোৱা ঘটনাৰ পাছত এই অঞ্চলত ডিব্ৰুগড় জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জিলা স্বাস্থ্য বিভাগে সজাগতামূলক বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে। ডিব্ৰুগড় জিলাৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত চাবুৱা বহুমুখী সমবায় সমিতি লিমিটেড আৰু লুইড বহুমুখী সমবায় সমিতি লিমিটেডৰ সহযোগত ৰাষ্ট্ৰীয় হস্ততাঁত আৰু বস্ত্ৰশিল্প প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি স্বাৱলম্বী ভাৰত শীৰ্ষক এটা বিশেষ অনুষ্ঠান কালি অনুষ্ঠিত হয়। চাবুৱা লাহোৱাল পঞ্চায়তৰ অন্তৰ্গত ৰহমৰীয়া গেনিচুকৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানটোত ভালেসংখ্যক স্থানীয় লোক, সমবায় কৰ্মী, হস্ততাঁত শিল্পৰ সৈতে জড়িত ব্যক্তি তথা বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। স্থানীয় স্তৰত আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰা, সমবায়ৰ জৰিয়তে আত্ম উদ্যমক আগবঢ়োৱা আৰু হস্ততাঁত শিল্পৰ প্ৰচাৰ প্ৰসাৰেই এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য। ইয়াৰ জৰিয়তে গাঁও আৰু নগৰাঞ্চলৰ সমবায় সমিতিবোৰৰ কাৰ্যক্ষমতা আৰু ভৱিষ্যতৰ বিষয়েও আলোচনা কৰা হয়। স্বাধীনতা সংগ্ৰামৰ উত্তৰ পূৰ্বাঞ্চলৰ সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলাত আজি জ্যোতিপ্ৰসাদ সংগ্ৰামী জ্যোতিষিকা শীৰ্ষক নাটখন মঞ্চস্থ কৰা হ'ব। লখিমপুৰৰ ৰংগভূমি নাট্যগোষ্ঠীয়ে পৰিৱেশন কৰিবলগীয়া এই নাটখনৰ নাট্যকাৰ প্ৰশান্ত কটকী, কৃষ্ণ ভূঞাই পৰিচালনা কৰিবলগীয়া নাটখনৰ সন্ধিয়া 5 বজা আৰু 7:30 বজা দুটা দৰ্শনী মঞ্চস্থ হ'ব। কালি এই নাটমেলাত ব্ৰজনাথ বিপ্লৱী অগ্নিবীৰ শীৰ্ষক নাটখন মঞ্চস্থ কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব। Thank you.